হোছেয়া ভাববাদী পুস্তক তেৰ অধ্যায়। ইজৰাইলৰ বিৰুদ্ধে যিহুৱাৰ ন্যায় বিচাৰ। ইফৈমে কথা ক'লে, লোকসকল কপে, ইজৰাইলৰ ফৈদসমূহৰ মাজত তেওঁ মহান হৈছিল, কিন্তু বাল দেৱতাৰ সেৱাৰ উপাসনা কৰাৰ দুখত দুখী হৈ তেওঁ মৰিল। এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে। তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে হাঁচত ঢলা মূৰ্তি অৰ্থাৎ নিজৰ কলা কৌশলেৰে প্ৰতিমা সাজিলে। এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য। এই মূৰ্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, যিসকলে উৎসৰ্গ কৰে তেওঁলোকে ডামৰীৰ মূৰ্তিবোৰক চুমা খাওক, সেইবাবে তেওঁলোক প্ৰভাতৰ কুঁৱলি নিচিনা হ'ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা মৰলি বতাহে উৰুৱাই নিয়া টোহৰ নিচিনা, খিৰিকীয়েদি বাহিৰলৈ ওলোৱা ধোঁৱাৰ নিচিনা হ'ব। তথাপি মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহুৱা। মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই, মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্তা নাই। মৰুভূমিত শুকান দেশত ময়েই তোমালোকৰ দেখা শুনা কৰিছিলোঁ। যেতিয়া তোমালোকে চৰণি পালা তেতিয়া তোমালোক তৃপ্ত হলা, তোমালোক তৃপ্ত হোৱাত তোমালোকৰ মনত গৰ্ব হ'ল, এই নিমিত্তে তোমালোকে মোক পাহৰিলা, সেইকাৰণে মই তোমালোকৰ ওপৰতে সিংহৰ দৰে হ'ম, নাহৰ ফুটুকি বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম, পোৱালি কাহি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তোমালোকৰ ওপৰত আক্ৰমণ কৰি তোমালোকৰ হিয়া চিৰা চিৰ কৰিম, সিংহিনী নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম, বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম। হে ইজৰাইল, তুমি মোৰ বিপক্ষে অৰ্থাৎ তোমালোকৰ সহায়কাৰী বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম। এতিয়া তোমাৰ ৰজা ক'ত আছে, যিজনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকৰ্তাসকল ক'ত আছে, যিসকলৰ বিষয়ে তুমি মোক কৈছিলা, মোক এজন ৰজা আৰু শাসনকৰ্তাসকলক দিয়া? সেয়েহে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ, আৰু মোৰ ক্ৰোধে তেওঁক আঁতৰাই নিলে। ইফৈমৰ অপৰাধ বান্ধি থোৱা হ'ল, তেওঁ পাপবোৰ হাঁচি থোৱা হ'ল, নাৰীৰ প্ৰসৱ বেদনাৰ দৰে তেওঁ ওপৰত কষ্ট আহিব, কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ, জন্মৰ সঠিক সময়ত তেওঁ গৰ্ভৰ প্ৰসৱ দুৱাৰ মুখলৈ নাহা। চিউনৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিমনে, মৃত্যুৰ পৰা মই তেওঁ মুক্ত কৰিমনে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক'ত? হে চিউল, তোমাৰ সংহাৰ ক'ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। ইফৈমে তেওঁ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও জিহুৱাৰ পৰা এক প্ৰবল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব, ইফৈমৰ জুৰিবোৰ শুকাই যাব আৰু কুঁৱাত পানী নোহোৱা হ'ব। সত্ত্বে তেওঁ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব, চমৰীয়াৰ দোষী হ'ব, কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন ভিন্ন কৰা হ'ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ'ব।